এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত ভোটাৰৰ সংখ্যা পূৰ্বতকৈ 1.35% বৃদ্ধি পাইছে বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰকাশ। অপাৰেচন প্ৰতিহাতেৰে 11টাকৈ বাংলাদেশী মৌলবাদী গ্ৰেপ্তাৰ কৰা বুলি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ মন্তব্য। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন আৰু কাৰ্বি আংলঙৰ পি জি আৰ আৰু ভি জি আৰ ভূমি দখলমুক্ত কৰাৰ বাবে উচ্ছেদৰ জাননী জাৰি। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া আলোক কুমাৰে জনতা ভৱনত আজি এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যত 60,000ৰো অধিক বি এলৰ দ্বাৰা খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এইবাৰ ৰাজ্যত ভোটদাতাৰ সংখ্যা 2,52,01,624গৰাকী। এই অনুসৰি ভোটাৰৰ সংখ্যা পূৰ্বতকৈ 1.35% বৃদ্ধি পাইছে। খচৰা ভোটাৰ তালিকা মতে মুঠ পুৰুষ ভোটাৰৰ সংখ্যা 1,25,72,583 আৰু মহিলা ভোটাৰৰ সংখ্যা 1,25,28,662। তৃতীয় লিংগৰ ভোটাৰ 379গৰাকী। দিব্যাংগ ভোটাৰৰ সংখ্যা 2,02,433গৰাকী। এইবাৰ 1,830টা ভোটকেন্দ্ৰ বৃদ্ধিৰে মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 31,486লৈ বৃদ্ধি হৈছে। খচৰা ভোটাৰ তালিকাত 7,86,841গৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ বিপৰীতে 4,47,196গৰাকী ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ভোটাৰ তালিকাত একাধিকবাৰ নাম থকা 53,619গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। একেখন সংবাদমেলতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কোৱা অনুসৰি কৰ্মসূত্ৰে বাহিৰত থকা ভোটাৰসকলে 6 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে 22 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব। একেদৰে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম ভুল থাকিলে সংশোধন কৰিব পাৰিব। 3, 4, 10 বা 11 জানুৱাৰীত গাঁওসভাৰ জৰিয়তে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত প্ৰতিখন গাঁৱৰ বাসিন্দাক অৱগত কৰোৱা হ'ব। গাঁওসভাৰ দিনটো জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব। 10 ফেব্ৰুৱাৰীত পূৰ্ণাংগ ভোটাৰ তালিকা প্ৰকাশ পাব বুলি সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।
এই বস্তুটো আমি এবাৰ প্ৰথমবাৰ কাৰণে আমি অসমত চলি আছো। চিফ চেক্ৰেটাৰী ডাঙৰীয়াৰ লগত আমাৰ মিটিং হ'ল। চিফ চেক্ৰেটাৰী ডাইৰেকশ্যন দিছে অলৰেডি 3, 4 আৰু 10, 11 তাৰিখ। আমি যে স্পেচিয়েল কেম্পেইন ডেট যে বুলি ধৰিছো 3, 4 বা 10, 11 তাৰিখ ডি চি এ নিজৰ ডিষ্ট্ৰিক্টৰ ঠিক কৰিব। আমি 4টা ডিষ্ট্ৰিক্টৰ এটা তেওঁলোকক অপচন দি দিছো, কাৰণ মানে একেদিনো কৰা ঠিক নহয়। কেতিয়াবা মানে কিবা বেলেগ প্ৰগ্ৰাম থাকে ডিষ্ট্ৰিক্টত, বহুত বিভিন্ন ধৰণৰ হেৰি থাকিব পাৰে। 3, 4 বা 10, 11 তাৰিখ ডি চি এ যেনেকুৱা ঠিক কৰিব, সেই জিলাত গ্ৰাম সভাটো হ'ব গাঁও গাঁৱে, আৰু তাতে বি এল অ নিজৰ নিজৰ পলিং ষ্টেচনৰ গোটেই ভোটাৰ তালিকা গাব। তাৰপিছত তেওঁ যে বি এল অ ৰেজিষ্ট্ৰ যি নোট কৰি আনিছে তাৰ নামটো কৰ্তন হ'ব, মানে মৃত্যু হোৱাৰ কাৰণে কোনে শ্বিফ্ট কৰিছে, কোনে নতুনকৈ সোমাব, গোটেই তাত তথ্য দাঙি ধৰিব। আৰু তাতে যদি কাৰোবাৰ ক্লেইম বা অবজেকশ্যন থাকে তাতে মানুহ ক'লে তেতিয়া কি হয় কি বস্তু ক্লিয়াৰ হৈ যায়, তেতিয়া সেইমতে ফৰ্ম 678টো আহিব।
ৰাজ্যত গোপনে কাম কৰি যোৱা বহিৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিহাতৰ জৰিয়তে উৎখাত কৰা হৈছে বুলি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই আজি এখন সংবাদমেলত প্ৰকাশ কৰে। কালি মুকলি কৰা মহানগৰ আয়ুক্তৰ নতুন কাৰ্যালয়ত সম্বোধন কৰা প্ৰথমখন সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে দেশৰ আন দুখন ৰাজ্যৰ লগতে অসমতো বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে অভিযান চলিছে। অপাৰেচন প্ৰতিঘাত নামেৰে চলা আৰক্ষীৰ এই অভিযানত স্পেচিয়েল টাস্ক ফৰ্চে 11টা বাংলাদেশী মৌলবাদীক গ্ৰেপ্তাৰ কৰে। ৰাজ্যৰ দৰং, চিৰাং, বৰপেটা আৰু বাক্সা জিলাত অপাৰেচন প্ৰতিঘাত অভিযান চলোৱা হৈছিল। অসমত মৌলবাদী কাৰ্যকলাপ বিয়পোৱাৰ কৌশল ৰচা তামিম ইছলাম নামৰ মৌলবাদীজনক এছ টি এফে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে এছ টি এফে অসমত বাহৰ পাতি মৌলবাদ বিয়পোৱাৰ চেষ্টা কৰা জামাত উল মুজাহিদিনৰ 10জন সদস্যক গ্ৰেপ্তাৰ কৰে। এনে মৌলবাদীৰ বিৰুদ্ধে এছ টি এফে ত্ৰিপুৰা আৰু পশ্চিমবংগতো অভিযান চলাইছিল। গ্ৰেপ্তাৰ হোৱা মৌলবাদী সদস্যকেইজনৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। ধৃত জামাত উল মুজাহিদিন বাংলাদেশৰ সদস্যকেইজনে মূলত ডিজিটেল জেহাদেৰে ৰাজ্যৰ যুৱ প্ৰজন্মক লক্ষ্য কৰি লৈছিল। ডিজিটেল জেহাদেৰে অসমত ধন সংগ্ৰহ কৰি বাংলাদেশলৈ প্ৰেৰণৰ চেষ্টা চলোৱা হৈছিল। আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ইমাম মেহমুদাৰ কাফিলা চমুকৈ আই এম কে, আনচাৰুল্লাহ বাংলা টীম চমুকৈ এ বি টি, অলকায়দা ইণ্ডিয়ান ছাব কণ্টিনেণ্ট চমুকৈ এ কিউ আই এছ আদি মৌলবাদী সংগঠনে অসম তথা ভাৰতক অশান্ত কৰাৰ লক্ষ্যৰে কাম কৰিছিল।
শেহতীয়াকৈ আমি যিখিনি তথ্য পালো সেই তথ্যখিনিত আমি দেখা গ'ল যে এতিয়াও ইয়াত উত্তৰ পূব অঞ্চলত আমাৰ যিখিনি ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ চলি আছে এই অঞ্চলটোত আমাৰ অশান্ত কৰিবৰ কাৰণে বিভিন্ন প্ৰচেষ্টা চলি আছে। গতিকে আমি সেই ক্ষেত্ৰত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেঞ্চিৰ লগত যোগাযোগত থাকি আমি কাম কৰি আছিলোঁ। যিখিনি আমি তথ্য পাইছিলোঁ সেই তথ্যখিনিৰ বিশ্লেষণৰ পাছত যোৱা নিশা আমি এটা অপাৰেশ্যন চলাইছিলোঁ, এটা অভিযান চলাইছিলোঁ। সেই অভিযান অসমত আৰু ত্ৰিপুৰাত সমান্তৰালভাৱে চলোৱা হৈছিলে। অসমৰ বৰপেটা জিলা, চিৰাং জিলা, বাক্সা জিলা আৰু দৰং জিলা আৰু লগতে ত্ৰিপুৰাত চলোৱা হৈছিলে। সেই অপাৰেশ্যনত আমি 11টা মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰিছোঁ। এই 11টা মৌলবাদীৰ 10টা অসমত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এটা গ্ৰেপ্তাৰ কৰা হৈছে ত্ৰিপুৰাত।
আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। প্ৰায় 53 কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্ৰশাসনিক ভৱন, আধুনিক প্ৰযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ 3টা শৈক্ষিক ভৱন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়ববীয়াৰ বাবে আৱাসিক ভৱনৰ নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ড অনুজ পেগু, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত থাকে। 1955 চনৰ 16 আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক ৰাজ্য চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক 2017ৰ অধীনত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে আইন প্ৰণয়ন কৰে। বিশ্ববিদ্যালয়খন বজালীৰ প্ৰবাদ পুৰুষ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ নামেৰে পৰিচিত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উৎসৰ্গা কৰা হয়। কাৰ্বি আংলঙৰ PGR আৰু VGR ভূমি দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ বাবে আজিৰে পৰা জাননী জাৰি কৰা হৈছে। 15 দিনৰ ভিতৰত ভূমি খালী নকৰাসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। যোৱা 26 ডিচেম্বৰত ৰাজ্য চৰকাৰৰ সৈতে অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ভূমি দখলমুক্ত কৰাক লৈ কাৰ্বি পাহাৰত সৃষ্টি হোৱা প্ৰতিবাদমুখৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আন্দোলনকাৰী আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ বৈঠক অনুষ্ঠিত হৈছিল। এই অনুসৰি খেৰণী আৰু উত্তৰ বৰবিলৰ 339টা পৰিয়ালৰ বাহিৰে বাকীসকলক সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰা হৈছে। লগতে PGR ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক অনুজ্ঞা বাতিল কৰা হ'ব। মাঘ বিহুৰ পাছতে বকুলীয়াঘাটৰ জলসিঞ্চন বিভাগৰ ভূমিত থকা 1000টা পৰিয়ালক উচ্ছেদ কৰা হ'ব বুলিও কোৱা হৈছে। প্ৰথিতযশা সাহিত্যিক মৃতভাষৰ স্ৰষ্টা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াক আজি বৰেণ্য অসমীয়া বঁটাৰে সন্মানিত কৰা হয়। অসমৰ এটা বৈদ্যুতিন আৰু ছপা সংবাদ গোষ্ঠীয়ে সাহিত্যিকগৰাকীৰ বাসগৃহত এই সন্মান আগবঢ়ায়। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, সাহিত্যাচাৰ্য ডঃ কৰবী ডেকা হাজৰিকা আৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হীৰেন্দ্ৰনাথ শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত আজি মাজুলীৰ পকাজৰাত এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কেন্দ্ৰটো মুকলি কৰে। উল্লেখযোগ্য যে 2025-26 বৰ্ষৰ খাৰিফ শস্যৰ বতৰত শালি ধানৰ বাবে চৰকাৰে ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2369 টকাৰ উপৰি অতিৰিক্ত সাহায্য 250 টকাকৈ আগবঢ়াইছে। সৰ্বমুঠ প্ৰতি কুইণ্টলত 2619 টকা দৰত ধান ক্ৰয় কেন্দ্ৰত ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই কেন্দ্ৰটোৱে কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰটোৰ জৰিয়তে ধান বিক্ৰীৰ বাবে প্ৰয়োজনীয় পঞ্জীয়ন তথা প্ৰমাণ পত্ৰ কৃষি উন্নয়ন বিষয়াসকলৰ পৰা গ্ৰহণ কৰিবলৈ কৃষি বিভাগে ৰাইজক আহান জনাইছে। শিৱসাগৰৰ হাতীহুলি চাংমাইগাঁৱৰ প্ৰগতিশীল মীনপালক পাৰ্থপ্ৰতিম নেওগৰ এটা পুখুৰীত আজি বিশেষ মুকুতা উৎপাদনৰ শুভাৰম্ভ কৰা হয়। মীন বিভাগৰ সহযোগত আৰম্ভ কৰা এই অভিনৱ মুকুতা উৎপাদনৰ আজি জিলা আয়ুক্ত আয়ুষ গাৰ্গে শুভাৰম্ভ কৰে। জিলা মীন বিভাগে প্ৰকাশ কৰা মতে মীনপালকগৰাকীয়ে মুকুতা খেতিৰ জৰিয়তে বছৰি অতিৰিক্তকৈ প্ৰায় 2 লাখ টকা উপাৰ্জন কৰিবলৈ সমৰ্থ হ'ব। এই উদ্যোগে জিলাখনত মীনপালকসকলৰ বাবে বিকল্প আয়ৰ নতুন পথ মুকলি কৰিব বুলি মীন বিভাগে আশা প্ৰকাশ কৰিছে। বিগত 3-4 দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰো শীতৰ কবলত পৰিছে। আজি গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্ৰাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সালসলনি ঘটা নাই যদিও সৰ্বোচ্চ তাপমাত্ৰা দুদিনৰ ভিতৰত কমেও 6 ডিগ্ৰী হ্ৰাস পাইছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে শীতৰ প্ৰকোপ অব্যাহত থাকিলে বিদ্যালয়সমূহ বন্ধ ঘোষণাৰ কথা বিবেচনা কৰা হ'ব বুলি প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত ভোটাৰৰ সংখ্যা পূৰ্বতকৈ 1.35% বৃদ্ধি পাইছে বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰকাশ। অপাৰেশ্যন প্ৰতিহাতাৰে 11জনকৈ বাংলাদেশী মৌলবাদী গ্ৰেপ্তাৰ কৰা বুলি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ মন্তব্য। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন আৰু কাৰ্বি আংলঙৰ PGR আৰু VGR ভূমি দখলমুক্ত কৰাৰ বাবে উচ্ছেদৰ জাননী জাৰি।